এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া 6 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ দুদিন বাকী থকা অৱস্থাত শাসক বিৰোধী উভয় পক্ষৰ প্ৰচাৰ অভিযান তুংগত। কংগ্ৰেছ নেতা ৰাহুল গান্ধী, জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান। নিৰ্বাচনত ব্যৱহাৰ হ'বলগীয়া EVM-সমূহত প্ৰাৰ্থীসকলৰ নাম তথা প্ৰতীক চিহ্ন সন্নিৱিষ্টকৰণৰ কাম সম্পূৰ্ণ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক জয়ৰ বাবে 157 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। এতিয়া শুনক বিতং বাতৰি। বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ দুদিন বাকী থকা অৱস্থাত শাসক বিৰোধী উভয় পক্ষৰ প্ৰচাৰে ব্যাপক ৰূপ লৈছে। কংগ্ৰেছৰ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে আজি অসমলৈ আহিছে। শ্ৰীগান্ধীয়ে গোলাঘাট জিলাত এখন নিৰ্বাচনী সভাত অংশ লৈ জনসাধাৰণক গোলাঘাট, খুমটাই, দেৰগাঁও, সৰুপথাৰ আৰু বোকাখাট সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীসকলক ভোটদান কৰিবলৈ আহান জনায়। ইয়াৰ পূৰ্বে তেওঁ বিশ্বনাথৰ CTC খেলপথাৰত আয়োজিত জনসমাৱেশত অংশ লৈ বিজেপিৰ তীব্ৰ সমালোচনা কৰে। তেওঁ শংকৰদেৱ জুবিন গাৰ্গে একতাৰ দোলেৰে বান্ধি ৰখা অসমীয়া সমাজখনত শাসকীয় দলে বিভেদ সৃষ্টি কৰিব বিচাৰিছে বুলি অভিযোগ তোলে। শ্ৰীগান্ধীয়ে অসমত কংগ্ৰেছ চৰকাৰ শাসনলৈ আহিলে 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ উপৰি 10 লাখ লোকক ভূমিবত্তা প্ৰদান তথা চাহ শ্ৰমিকক 450 টকাকৈ মজুৰি প্ৰদান কৰা হ'ব বুলি নিৰ্বাচনী প্ৰতিশ্ৰুতি দিয়ে।
जो यहाँ पे जमीन दी जा रही है ये 18,000 बीघा, ये 6,000 बीघा अदानी। भाइयों और बहनों, अदानी कोई साधारण कंपनी नहीं है, अदानी बीजेपी का फाइनेंशियल स्ट्रक्चर है। बीजेपी नरेंद्र मोदी हिंदुस्तान का धन, हिंदुस्तान का इंफ्रास्ट्रक्चर, हिंदुस्तान के एयरपोर्ट, हिंदुस्तान के पोर्ट, सोलर प्लांट, विंड पावर प्लांट सारे के सारे अदानी को दे रहा है। इस कंपनी का नाम अदानी है मगर सचमुच में इसका नाम मोदानी कंपनी है। ये मोदी और अदानी की दोनों की कंपनी है, ये चल रहा है।
জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি বোকাখাটত NDA মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা মন্ত্ৰী অতুল বৰাৰ হৈ প্ৰচাৰ চলায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিগত সময়ছোৱাত অতুল বৰাৰ মন্ত্ৰিত্বকালত অসমৰ কৃষিখণ্ডৰ আমূল পৰিৱৰ্তন হোৱা বুলি উল্লেখ কৰে। তেওঁ লগতে এইবাৰৰ নিৰ্বাচনত অতুল বৰা অভিলেখ সংখ্যক ভোটত জয়ী হ'ব বুলি দাবী কৰে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক প্ৰচাৰ অভিযানত সংগ দিয়ে। জ্যেষ্ঠ বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি পশ্চিম গোৱালপাৰা, দুধনৈ, পলাশবাৰী আৰু বকু ছয়গাঁৱত প্ৰচাৰ চলাইছে। উৰিষ্যাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝীয়ে আজি চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰৰ হৈ প্ৰচাৰ সভাত অংশ লয়। চাহবাগিচা অঞ্চলত বিজেপিৰ ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰে তেওঁ বৰহাট চাহবাগিচাত নিৰ্বাচনী প্ৰচাৰ চলায়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ধেমাজিত বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ডাঃ ৰণোজ পেগুৰ হৈ প্ৰচাৰ চলায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নলবাৰী জিলাৰ টিহুত বিজেপিৰ প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰীৰ হৈও নিৰ্বাচনী প্ৰচাৰত অংশ লয়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে পুনৰ অসমলৈ আহিব। তেওঁ মৰাণত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে ভৱানীপুৰ, হৰভোগ আৰু লামডিঙতো প্ৰচাৰ চলাব। দলৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কাইলৈ আৰু পৰহিলৈ বৰাক উপত্যকাত নিৰ্বাচনী প্ৰচাৰ চলাব। কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে কাইলৈ অসমলৈ আহিব। পৰহিলৈ তেওঁ এখন সংবাদমেলত ভাগ ল'ব। কংগ্ৰেছ দলৰ নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও কাইলৈ ৰাজ্যখনত প্ৰচাৰ চলাব। UPPLৰ সভাপতি প্ৰমোদ বড়োৱে আজি চিৰাঙত দলীয় প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰী আৰু কমল সিং নাৰ্জাৰীৰ সমৰ্থনত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। মণিপুৰৰ মুখ্যমন্ত্ৰী ৱাই খেমচান সিঙে কাছাৰ জিলাৰ উধৰবন সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰাজদীপ গোৱালাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। ৰংপুৰত আজি এখন জনসভাত মুখ্যমন্ত্ৰীগৰাকীয়ে বৰ্তমানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ নেতৃত্বত দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো উন্নয়নৰ ধাৰা অব্যাহত আছে বুলি উল্লেখ কৰে। লোকসভাৰ সাংসদ তথা অভিনেতা মনোজ তিৱাৰীয়ে কাছাৰৰ ঢলাই বিজেপি প্ৰাৰ্থী অমিয়কান্তি দাসৰ সমৰ্থনত ডাৰ্বি চাহবাগিচাত নিৰ্বাচনী সভাত ভাগ লয়। শাসক বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰৰ মাজত ৰাজ্যৰ বিভিন্ন স্থানত ব্যাপক নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ ঘটনা সংঘটিত হৈছে। নিৰ্বাচন আয়োগৰ ওচৰত এই পৰ্যন্ত 150টা নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগ পঞ্জীয়ন হৈছে। ইয়াৰ ভিতৰত বৰপেটা জিলাৰ সৰ্বাধিক 50টা নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ ঘটনা সংঘটিত হৈছে। এই ক্ষেত্ৰত নগাঁও দ্বিতীয় স্থানত আছে। জিলাখনত 42টা অভিযোগ পঞ্জীয়ন হৈছে। বঙাইগাঁও জিলাত 33টা নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ ঘটনা সংঘটিত হৈছে। অসম আৰক্ষীয়ে ভুৱা বাতৰি, মানহানিকাৰক সমল আৰু আইন শৃংখলাজনিত পৰিস্থিতি সৃষ্টি কৰিব পৰা পোষ্টসমূহ ৰোধ কৰাৰ উদ্দেশ্যে ছচিয়েল মিডিয়া প্লেটফৰ্মসমূহত তীক্ষ্ণ নজৰ ৰাখিছে। নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ বিশেষ কোষে অভিযোগ লাভ কৰা বা নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰি সামাজিক মাধ্যমৰ পৰা আপত্তিজনক 100% পোষ্ট আঁতৰোৱাটো নিশ্চিত কৰিছে। 20 মাৰ্চত কাৰ্যক্ষম হোৱা কোষটোৱে বিভিন্ন সামাজিক মঞ্চৰ 27টা প্ৰফাইল আৰু হেণ্ডেল সামৰি 17টা অভিযোগ সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিছে। এই সন্দৰ্ভত 29 মাৰ্চলৈ এখন এজাহাৰ পঞ্জীয়ন কৰাৰ লগতে মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে জিলা প্ৰশাসনসমূহ সুকলমে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু হৈ উঠিছে। নিৰ্বাচনত ব্যৱহাৰ হ'বলগীয়া EVMসমূহত প্ৰাৰ্থীসকলৰ নাম তথা প্ৰতীক চিহ্ন সন্নিৱিষ্টকৰণ কাৰ্য ৰাজ্যৰ 126টা বিধানসভা সমষ্টিত সফলতাৰে কৰা হৈছে। নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি সম্পূৰ্ণ স্বচ্ছতাৰে প্ৰাৰ্থী অথবা তেওঁলোকৰ অনুমতিপ্ৰাপ্ত প্ৰতিনিধিৰ উপস্থিতিত এই প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে। মুঠ 41,320টা বেলট ইউনিট, 43,975টা কণ্ট্ৰল ইউনিট আৰু 43,997টা VVPAT ইউনিটত প্ৰাৰ্থীসকলৰ নাম তথা প্ৰতীক চিহ্ন সন্নিৱিষ্ট কৰা হৈছে। ৰাজ্যৰ 31,490টা ভোটগ্ৰহণ কেন্দ্ৰত প্ৰয়োজন সাপেক্ষে ব্যৱহাৰৰ বাবে EVM সংৰক্ষণ কৰা হৈছে। দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ একমাত্ৰ বিধানসভা সমষ্টিৰ মানকাছাৰৰ 402টা ভোটগ্ৰহণ কেন্দ্ৰত নিয়াৰিকৈ ভোটগ্ৰহণ সম্পন্ন কৰাৰ বাবে 488টা ভোটগ্ৰহণকাৰী দলক প্ৰশিক্ষণ দিয়া হৈছে। ইয়াৰ পূৰ্বে পলিং আৰু প্ৰিজাইডিং বিষয়াসকলকো প্ৰশিক্ষণ দিয়া হৈছিল। ডিব্ৰুগড় জিলাত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আজি সাধাৰণ পৰ্যবেক্ষক টি এন ভেংকটেশে চাবুৱাল আহোৱাল, ডিব্ৰুগড় আৰু খোৱাং বিধানসভা সমষ্টিত ৰিটাৰ্ণিং বিষয়া, সহকাৰী ৰিটাৰ্ণিং বিষয়া, জোনেল আৰু ছেক্টৰ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয়। এই বৈঠকত ভোটগ্ৰহণ প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনাৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সম্পৰ্কে আলোচনা কৰা হয়। তদুপৰি মহিলাৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰসমূহত প্ৰয়োজনীয় সুবিধা প্ৰদান সন্দৰ্ভতো আলোচনা কৰা হয়। অসমৰ ফুটবল জগতৰ কিংবদন্তীস্বৰূপ মেন অব গোল্ডেন বুট নামেৰে পৰিচিত প্ৰসিদ্ধ ফুটবল খেলুৱৈ গিলবৰ্টন চাংমাৰ শেষকৃত্য আজি গুৱাহাটীৰ মালিগাঁৱৰ আদিংগিৰি পাহাৰত সম্পন্ন হয়। ইয়াৰ আগেয়ে কাহিলিপাৰাৰ 10ম আৰক্ষী ছাউনীত চাংমাক সন্মান জনোৱা হয়। এই কাৰ্যসূচীত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিং আৰু মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথী মহন্তকে ধৰি ভালেসংখ্যক আৰক্ষী বিষয়া উপস্থিত থাকে। কাৰ্যসূচীত অংশ লৈ আৰক্ষী সঞ্চালক প্ৰধান শ্ৰীসিঙে এইদৰে কয়।
গিলবৰ্টন চাংমা কেৱল অসম পুলিচৰ কাৰণে নাই, গোটেই ষ্টেট আৰু গোটেই নৰ্থ ইষ্টৰ কাৰণে এটা লেজেণ্ডেৰী আইকন আছিলে। কালিয়ে যেতিয়া আমি খবৰটো পালোঁ তেতিয়া কেইটামান কথা ওলাইছে। যেনেকৈ আমাৰ এটা ৰিটায়াৰ্ড অফিচাৰে কৈছে যে তেখেত যেতিয়া ক্লাছ 8ত আছিলে তেতিয়া ষ্টেডিয়ামত মেচ আছিলে আৰু গিলবৰ্টন চাংমাক চাবলৈ গোটেই অসমৰ পৰা মানুহ আহিছিলে। কালি আপুনি দেখিছে বাকী ষ্টেটবিলাকৰ পৰাহে বহুত কণ্ডলেঞ্চ মেছেজ আৰু কথা আহিছে। অসমৰ গৌৰৱ আছিলে আৰু আমি ফুল অনাৰ্ছত তেখেতক বিদায় দিছোঁ আৰু আপোনাৰ মাধ্যমত এতিয়া আনাউন্স কৰোঁ যে এই বছৰ আগৰ বছৰ নেক্সট বছৰৰ পৰা আমি গিলবৰ্টন চাংমা ইনভিটেশ্যনেল টুৰ্ণামেণ্ট কৰিম, য'ত আমি চেষ্টা কৰিম যে যি যি ডাঙৰ টীম লগত তেখেত খেলিছিলে ইন হিজ ইউথ তেওঁবিলাকক আমি মাতিম।
IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক জয়ৰ বাবে 157 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। হায়দৰাবাদে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেটৰ বিনিময়ত 156 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ হেনৰিক ক্লাছেনে সৰ্বাধিক 62 আৰু নীতিশ কুমাৰ ৰেড্ডীয়ে 56 ৰাণ কৰে। লক্ষ্ণৌৰ হৈ মহম্মদ শ্বামী, আবেজ খান আৰু প্ৰিন্স যাদৱে 2টাকৈ উইকেট দখল কৰে। প্ৰত্যুত্তৰত আমাৰ এই বাতৰি যুগুতোৱাৰ পৰলৈ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে 8 অভাৰত 1টা উইকেট হেৰুৱাই 66 ৰাণ সংগ্ৰহ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ দুদিন বাকী থকা অৱস্থাত শাসক বিৰোধী উভয় পক্ষৰ প্ৰচাৰ অভিযান তুংগত। কংগ্ৰেছ নেতা ৰাহুল গান্ধী, জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান। নিৰ্বাচনত ব্যৱহাৰ হ'বলগীয়া EVMসমূহত প্ৰাৰ্থীসকলৰ নাম তথা প্ৰতীক চিহ্ন সন্নিৱিষ্টকৰণৰ কাম সম্পূৰ্ণ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক জয়ৰ বাবে 157 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল।